চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইটো আশা কৰিছোঁ যে আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰোঁ আমাৰ শ্ৰোতাসকলৰ মংগল হওক বুলিয়েই। আৰু এই অনুষ্ঠান প্ৰস্তুত কৰোঁতে বিভিন্নজনে বিভিন্ন ধৰণৰ অৰিহণা আগবঢ়ায়। উদ্দেশ্য কিন্তু এটাই, শ্ৰোতাসকলৰ সেৱা কৰা। সেইবাবেই আমি শ্ৰোতাসকলৰ পৰা চিঠি পত্ৰ পাবলৈ খুব ইচ্ছা কৰোঁ, কাৰণ আমি জানিব বিচাৰোঁ আমাৰ এই বিনম্ৰ প্ৰচেষ্টাই আমাৰ মৰমৰ শ্ৰোতাসকলক উপকৃত কৰিছে নে নাই সেই কথা। সেইবাবেই আমি সদায় আপোনালোকক অনুৰোধ জনাওঁ আমালৈ চিঠি লিখক বুলি। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি দুষাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনা
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আমি প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, এই ভক্তিবচন অনুষ্ঠানৰ জৰিয়তে আকৌ এবাৰ তোমাৰ বাক্য আলোচনা কৰিবলৈ আমাক এই সুবিধা দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ জনাওঁ প্ৰভু। আমি তোমাৰ বাক্য বুজাই দিয়া দূৰৰেই কথা, তোমাৰ নাম লোৱাৰেই যোগ্য নহওঁ প্ৰভু। তোমাৰ নিচিনা পবিত্ৰ ঈশ্বৰৰ আগত আমি মূৰ তুলিবৰেই যোগ্য নহওঁ, কিন্তু একমাত্ৰ তোমাৰ অনুগ্ৰহ, তোমাৰ প্ৰেম আৰু কৰুণাতেই আমি চলি আছোঁ। তুমিয়েই আমাক শিকোৱা প্ৰভু, তুমিয়েই আমাক কথা কোৱা, তোমাৰ বাক্যৰ নিগৃঢ় তত্ত্ব আমাক অতি সহজ সৰলভাৱে দেখুৱাই দিয়া, যাতে আমি তোমাৰ মাত শুনিবলৈ পাওঁ, যাতে আমি তোমাক লগ পাওঁ প্ৰভু। যিসকল শ্ৰোতাই এই অনুষ্ঠান শুনাৰ দ্বাৰা তোমাৰ বাক্য বুজিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁলোক প্ৰতিজনকেই তুমি বিশেষভাৱে কথা কোৱা। এই অনুষ্ঠান সফল কৰিবলৈ দেহে কেহে লাগি থকা প্ৰতিজন ব্যক্তিক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা, তোমাৰ বাক্যৰ সৌৰভ চাৰিওফালে বিয়পাই দিয়া। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত এই প্ৰাৰ্থনা আগবঢ়ালো, আমেন। প্ৰিয় শ্ৰোতা, আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? আমি আজি কিছুদিনৰ পৰা বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা আঠ নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। তাত আমি পাইছিলোঁ জখৰীয়া ভাৱবাদীয়ে দেখা দহ নম্বৰ দৰ্শনটোৰ কথা। জখৰীয়া ভাৱবাদীয়ে একেৰাতিয়ে দহটা দৰ্শন দেখিছিল আৰু সেই দৰ্শনবোৰৰ মাজেদি ঈশ্বৰে ভৱিষ্যত সম্বন্ধে বহুতো কথা জনাই দিছিল। জখৰীয়া ভাৱবাদীয়ে দেখা দহ নম্বৰ দৰ্শনটোত তেওঁ দেখিছিল চাৰিখন ৰথ। দুখন পিতলৰ পৰ্বতৰ মাজৰ পৰা সেই ৰথ চাৰিখন ওলাই আহিছিল আৰু দুখন উত্তৰৰ পিনে আৰু দুখন দক্ষিণৰ পিনে আগবাঢ়ি গৈছিল। সেই দৰ্শনৰ দ্বাৰা ঈশ্বৰে এই কথাটো জনাই দিছিল যে গোটেই পৃথিৱীৰ ওপৰলৈ এদিন ঈশ্বৰৰ বিশেষ অভিশাপ নামি আহিব। ইছৰাইলীয়া লোকসকলক দমন নিপীড়ন কৰা সকলো জাতিকে ঈশ্বৰে এদিন বিচাৰ কৰিব। সেই সকলো ঘটিব প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ আগে আগে। তেওঁ এই পৃথিৱীত তেওঁৰ এহেজাৰ বছৰীয়া ন্যায় শাসন চলোৱাৰ ঠিক আগে আগে। সেয়া ভৱিষ্যতে ঘটিবলগীয়া কথা। এতিয়া আমি জখৰীয়া পুস্তকৰ ছয় নম্বৰ অধ্যায়ৰ ন নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আপুনি আপোনাৰ বাইবেলখন উলিয়াই লৈছেনে বাৰু? প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠান বাইবেল অধ্যয়নৰ অনুষ্ঠান। এই অনুষ্ঠানত আমি বাইবেলৰ পৰা পোনে পোনে পাঠ কৰি তাৰ ভিত্তিতেই আমাৰ আলোচনা আগবঢ়াই যাওঁ। গতিকে এই অনুষ্ঠান শুনিবৰ সময়ত লগত বাইবেল এখন লৈ লোৱাটো খুব ভাল। যদিহে আপোনাৰ লগত বাইবেল নাই, সোনকালে এখন সংগ্ৰহ কৰি ল'বলৈ চেষ্টা কৰে যেন। অনুষ্ঠান শুনিবৰ সময়ত লগত কাগজ কলম লৈ ল'লে আৰু ভাল হয়, কাৰণ কেতিয়াবা কিবা কথা লিখি থ'বলৈ মন যাব পাৰে। বাৰু, এতিয়া আমি মূল কথালৈ আহিব খুজিছোঁ। এতিয়া আমি কিছুমান কথা পাম জখৰীয়া ভাৱবাদীৰ দিনতেই ঘটা ঘটনা। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। জখৰীয়া ছয় নম্বৰ অধ্যায়ৰ ন আৰু দহ নম্বৰ পদ। পাছে যীহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, তুমি গৈ হিলদয়, টুবিয়া, জিদয়া এই দেশান্তৰিত লোকবিলাকৰ পৰা ৰূপ আৰু সোণ লোৱাগৈ। তুমি আজিয়েই নিজে গৈ বাবিলৰ পৰা তেওঁবিলাক যি ঘৰলৈ আহিল। আমি ইতিমধ্যে পাই আহিছোঁ যে বাবিল দেশত সত্তৰ বছৰ কাল বন্দী অৱস্থাত থকাৰ পাছত বহুতো ইছৰাইলীয়া লোক আকৌ নিজৰ দেশলৈ উভতি আহিছিল। ইয়াত আমাক তিনিজন লোকৰ নাম দিয়া হৈছে। তেওঁলোক বাবিল দেশৰ পৰা উভতি আহিছিল। বাবিল দেশৰ পৰা লোকবোৰ উভতি আহোঁতে দুটা দলত আহিছিল, প্ৰথমতে এদল, তাৰ পাছত আন এদল। এই বিষয়ে আমি ইজৰা পুস্তকত বহলাই পঢ়ি আহিছোঁ। কিন্তু ইয়াত যি তিনিজন লোকৰ নাম দিয়া হৈছে, তেওঁলোক কিন্তু এই দুটা দলৰ কোনোটো দলৰ লগতে অহা নাছিল, তেওঁলোক অকলে আহিছিল। এই লোক তিনিজনৰ নামকেইটা হৈছে হিলদয়, টুবিয়া আৰু জিদয়া। হিলদয় নামটোৰ অৰ্থ হৈছে তজবজীয়া, সুঠাম, শক্তিশালী। টুবিয়া নামটোৰ অৰ্থ হৈছে ঈশ্বৰৰ মংগল ভাৱ। আৰু জিদয়া নামটোৰ অৰ্থ হৈছে ঈশ্বৰে জানে। গতিকে এই নাম তিনিটা একেলগে ল'লে আমি এটা বিশেষ বাৰ্তা পাওঁ। বাৰ্তাটো হৈছে ঈশ্বৰে জানে যে তেওঁৰ মংগলভাৱেৰে, তেওঁৰ সততাৰে তেওঁ সিংহাসনত তেওঁৰ ৰজাক বহুৱাব আৰু এই কামটো তেওঁ কৰিব অতি শক্তিশালী, দৃঢ়ভাৱে। গতিকে এই নাম তিনিটাৰ মাজত ঈশ্বৰৰ এটা বিশেষ আঁচনি সোমাই আছে বুলি আমি ক'ব পাৰোঁ। এতিয়া আমি পঢ়িবলৈ পাম মূৰত মুকুট পিন্ধোৱা ঘটনা এটাৰ কথা। আৰু এই মুকুট পিন্ধোৱা কাৰ্যটো আচলতে প্ৰতীকধৰ্মী কাৰ্য আছিল। আৰু এই কাৰ্যৰ মাজেদি প্ৰভু যীশু যে এই পৃথিৱীলৈ এদিন ৰাজ কৰিবলৈ আহিব, সেই কথাটো বুজোৱা হৈছে। অৱশ্যে প্ৰভু যীশুৱে ৰজা হিচাপে অহা কথাটো ভৱিষ্যতে ঘটিব। সেয়া হ'ব তেওঁৰ দ্বিতীয় আগমন। সেই বিষয়ে বাইবেলত আমি অনেক কথাই পঢ়িবলৈ পাওঁ। এঘাৰ নম্বৰ পদটো পঢ়ি দিম। চফনিয়াৰ পুত্ৰ যোছিয়াৰ সেই ঘৰত সোমাই সেই ৰূপ আৰু সোণ লৈ তাৰে দুটা কিৰীটি সাজি যিহুচাদকৰ পুত্ৰ যিহুচুৱা প্ৰধান পুৰোহিতৰ মূৰত দিয়াগৈ। এইটো অলপ আচৰিত কথা যেন লাগে। মুকুট পিন্ধাবলৈ কোৱা হৈছে প্ৰধান পুৰোহিত যিহুচুৱাৰ মূৰত। সেই সময়ত কিন্তু ইছৰাইলীয়া লোকবিলাকৰ সামাজিক নেতা আছিল জৰুব্বাবিল। আৰু এই জৰুব্বাবিল আছিল ৰজা ডায়ুদৰ বংশধৰ। গতিকে মুকুট যিহুছুৱাক নিপিন্ধাই জৰুবাবিলক পিন্ধোৱা উচিত আছিল বুলি আমাৰ ভাবিবৰ মন যায়। কিন্তু জৰুবাবিলৰ পৰিৱৰ্তে প্ৰধান পুৰোহিত যিহুছুৱাক কিয় মুকুট পিন্ধোৱা হৈছিল বাৰু? জৰুবাবিলক মুকুট পিন্ধাবলৈ এইকাৰণেই কোৱা হোৱা নাই কাৰণ ঈশ্বৰে সেই সময়ত ৰাজসিংহাসনত ডায়ুদৰ বংশক পুনৰ অধিষ্ঠিত কৰিব খোজা নাই। আচল কথাটো হ'ল, যেতিয়া সঁচাকৈয়ে ডায়ুদৰ বংশৰ লোকক পুনৰ ৰজা পতা হ'ব, তেতিয়া সেই ৰজা হ'ব প্ৰভু যীশুখ্ৰীষ্টই। প্ৰভু যীশু যেতিয়া এই পৃথিৱীলৈ আকৌ আহিব, তেওঁ পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব আৰু তেওঁই হ'ব ৰজা। তেতিয়া ডায়ুদৰ বংশই আকৌ ৰাজপাত পাব, কাৰণ প্ৰভু যীশু জন্মিছিল ডায়ুদৰ বংশত। গতিকে যিহেতু সেই কাম ভৱিষ্যতে হ'ব, ঈশ্বৰে এতিয়া জৰুবাবিলৰ মূৰত মুকুট নিপিন্ধাই প্ৰধান পুৰোহিত যীহুছুৱাৰ মূৰত মুকুট পিন্ধাব কৈছে। কিন্তু প্ৰধান পুৰোহিতক মুকুট পিন্ধোৱা কথাটো অলপ আচহুৱা কথা, কাৰণ ঈশ্বৰে ৰজা আৰু প্ৰধান পুৰোহিত এই পদবী দুটা পৃথক কৰি ৰাখে বুলিয়েই আমি পাই আহিছোঁ। তেন্তে ইয়াত প্ৰধান পুৰোহিত যীহুছুৱাৰ মূৰত মুকুট কিয় পিন্ধাবলৈ কোৱা হৈছে বাৰু? ইয়াৰ ব্যাখ্যা আমি এনেদৰে দিব পাৰোঁ। আচলতে ইয়াত যীহুছুৱাই প্ৰভু যীশুক প্ৰতিনিধিত্ব কৰিছে, কাৰণ আমি বাইবেলত পঢ়িবলৈ পাওঁ যে আজি প্ৰভু যীশুৱেই আমাৰ প্ৰধান পুৰোহিত। এই বিষয়ে ইব্ৰী পুস্তকত আমি বহলভাৱে পঢ়িবলৈ পাওঁ। ইব্ৰী পুস্তকত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীক এই কথা সোঁৱৰাই দিয়া হৈছে যে আমি আমাৰ মহাপুৰোহিত প্ৰভু যীশুৰ কথা মনত ৰখা উচিত। তেওঁ যে আমাৰ মহাপুৰোহিত সেই কথা আমি জনা উচিত। প্ৰভু যীশুক আমাৰ সকলোৰে পাপৰ কাৰণে ক্ৰুচত বলি দিয়া হ'ল। তেওঁৰ অমূল্য তেজে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। তেওঁ কবৰস্থ হ'ল আৰু তৃতীয় দিনা পুনৰ জি উঠিল। তাৰ পাছত তেওঁ সোঁ শৰীৰে স্বৰ্গলৈ গ'ল আৰু আমাৰ মহাপুৰোহিত হিচাপে তেওঁ মন্দিৰৰ আঁৰ কাপোৰৰ মাজেদি সোমাই অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰিলে। অৰ্থাৎ তেওঁ স্বৰ্গত পিতৃ ঈশ্বৰৰ সন্মুখলৈ আহিল আৰু পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহিল। মহাপুৰোহিতে বছৰত এবাৰকৈহে সেই পবিত্ৰ স্থানত সোমাইছিল, কিন্তু প্ৰভু যীশুৱে এবাৰতে চিৰদিনৰ বাবে পবিত্ৰ স্থানত সোমাল আৰু সদায় তাতেই আছে পিতৃ ঈশ্বৰৰ সোঁহাতে। সেইবাবে তেওঁ চিৰস্থায়ী পুৰোহিত, নিত্য পুৰোহিত। পুৰোহিতে আন মানুহৰ হৈ ঈশ্বৰৰ আগত প্ৰাৰ্থনা জনায়। আজি প্ৰভু যীশুখ্ৰীষ্টই আমাৰ হৈ অনবৰতে পিতৃ ঈশ্বৰৰ আগত নিবেদন জনায়। তেওঁ শ্ৰেষ্ঠ পুৰোহিত। প্ৰিয় শ্ৰোতা, এই কথাটো অলপ চিন্তা কৰি চাওকচোন, মনটো ভাল লাগি নাযায়নে? প্ৰভু যীশু এতিয়া স্বৰ্গত পিতৃশ্বৰৰ সতে আছে আৰু সেই দিনটোলৈ বাট চাই আছে যিদিনত তেওঁৰ শত্ৰুবোৰক তেওঁৰ ভৰি পীড়া কৰা হ'ব, সকলোকে তেওঁৰ বশ কৰা হ'ব। তেওঁ আকৌ এই পৃথিৱীলৈ আহিব প্ৰবল প্ৰতাপেৰে ৰজা হিচাপে। তেওঁ এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। আচলতে ইয়াত আমি প্ৰভু যীশুৰ ৰাজ অভিষেকৰ ছবি এখন পাওঁ। প্ৰিয় শ্ৰোতা, এই জখৰীয়া পুস্তকত আমি যিবোৰ ঘটনাৰ বিষয়ে পঢ়িলোঁ, সেই ঘটনাবোৰৰ ক্ৰমটো মন কৰকচোন। প্ৰথমতে আমি পঢ়িবলৈ পালোঁ ইছৰাইল জাতিৰ প্ৰতি ঈশ্বৰে দিয়া দণ্ড, বিচাৰ আদিৰ কথা। তাৰ পাছত পালোঁ পৰজাতীয় লোকবিলাকৰ ওপৰলৈ ঈশ্বৰৰ দণ্ড নামি অহাৰ কথা। আৰু তাৰ পাছত এতিয়া আমি পাইছোঁ প্ৰভু যীশুৰ দ্বিতীয় আগমন আৰু তেওঁৰ ৰাজ অভিষেকৰ কথা, ৰজা আৰু ৰজা, প্ৰভুৰো প্ৰভু হিচাপে। বিভিন্ন কালত প্ৰভু যীশুৰ বিভিন্ন পৰ্যায়ৰ পৰিচৰ্যাৰ কথা আমি বুজি পাওঁ। আচলতে প্ৰভু যীশুৰ যি পৰিচৰ্যা, সেই পৰিচৰ্যাৰ তিনিটা দিশ আছে। বিভিন্ন সময়ত বিভিন্ন পৰিচৰ্যা। তেওঁৰ প্ৰথম পৰিচৰ্যাটো হৈছে ঈশ্বৰৰ ভাৱবাদী বা মুখপাত্ৰ হিচাপে। সেই কামটো তেওঁ কৰিলে আজিৰ পৰা প্ৰায় 2000 বছৰ আগতে, যেতিয়া তেওঁ মানৱৰূপে জন্ম লৈ এই পৃথিৱীলৈ আহিছিল। তেওঁ এই পৃথিৱীলৈ আহিছিল পিতৃ ঈশ্বৰৰ হৈ কথা ক'বলৈ। তেওঁ নিজেই আছিল ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ জীৱন্ত বাক্য, মাংসৰূপত ঈশ্বৰৰ বাক্য, কাৰণ তেওঁ মানৱ ৰূপত ঈশ্বৰৰ প্ৰকাশ আছিল আৰু তেওঁ ঈশ্বৰৰ প্ৰেমো প্ৰকাশ কৰিলে, মোৰ আপোনাৰ সকলোৰে পাপৰ কাৰণে ক্ৰুচত মৃত্যুবৰণ কৰি। তেওঁ আছিল ঈশ্বৰৰ ভাৱবাদী মুখপাত্ৰ। কিন্তু এতিয়া প্ৰভু যীশুৰ পৰিচৰ্যাটো বেলেগ। এতিয়া তেওঁ হৈছে ঈশ্বৰৰ পুৰোহিত। তেওঁ স্বৰ্গলৈ গ'ল, কবৰৰ পৰা পুনৰুত্থিত হৈ সোঁ শৰীৰে স্বৰ্গলৈ গ'ল আৰু আঁৰ কাপোৰৰ মাজেদি পাৰ হৈ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰিলে, আমাৰ সকলোৰে পাপৰ প্ৰায়চিত্ত কৰিবলৈ নিজৰ অমূল্য তেজ বোৱায়। আমি জানো মহাপুৰোহিতে আগতে বলিদান কৰি বলিৰ তেজ ছটিয়াই পবিত্ৰ কৰাৰ পাছতহে সেই পবিত্ৰ স্থানত সোমাব পাৰিছিল। সেয়াই আছিল নিয়ম। প্ৰভু যীশু নিজেই বলি হ'ল আৰু নিজৰ তেজেৰেই পবিত্ৰ কৰি নিজেই মহাপুৰোহিত হিচাপে অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰিলে। স্বৰ্গত পিতৃ ঈশ্বৰৰ সিংহাসনৰ সোঁহাতে বহিল আৰু এতিয়া তেওঁ তাতেই আছে, আমাৰ বাবে পিতৃ ঈশ্বৰৰ আগত নিবেদন কৰি আছে অনবৰতে। যেতিয়া আমাৰ জীৱনত কিবা পাপ আমি দেখোঁ আৰু সেই পাপ স্বীকাৰ কৰি আমি ক্ষমা বিচাৰোঁ, তেতিয়া প্ৰভু যীশুৱে আমাৰ হৈ বিশেষভাৱে নিবেদন জনায় আৰু আমাৰ পাপ ক্ষমা হৈ যায়। এই কথাটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ ক্ষেত্ৰতেই খাটে। গতিকে প্ৰভু যীশু এতিয়া পুৰোহিত, তেওঁ আমাৰ মহাপুৰোহিত। তেওঁ পৃথিৱীলৈ আহোঁতে আহিছিল ঈশ্বৰৰ ভাৱবাদী হিচাপে, এতিয়া তেওঁ হৈছে ঈশ্বৰৰ পুৰোহিত, আৰু এইটো তেওঁৰ দ্বিতীয়টো পৰিচৰ্যা। তেওঁৰ তৃতীয়টো পৰিচৰ্যা হ'ব ভৱিষ্যতে। এদিন প্ৰভু যীশু আকৌ আহিব। প্ৰকাশিত বাক্য পুস্তকত এই কথাটো অতি স্পষ্টভাৱে আমাক জনাই দিয়া হৈছে যে প্ৰভু যীশু আকৌ আহিব, কিন্তু তেওঁ আহিব ৰজা আৰু ৰজা, প্ৰভুৰো প্ৰভু হিচাপে। অৰ্থাৎ তেতিয়া প্ৰভু যীশুৰ পৰিচৰ্যা হ'ব ৰজাৰ পৰিচৰ্যা, ভাৱবাদী, পুৰোহিত আৰু ৰজা। এইকেইটাই হৈছে প্ৰভু যীশুৰ তিনিটা দিশৰ পৰিচৰ্যা। এতিয়া প্ৰভু যীশুৰ আন ধৰণৰ ছবি এখন আমাৰ আগত প্ৰকাশ কৰা হৈছে, পঢ়ি দিছোঁ। 12 নম্বৰ পদ, আৰু তুমি তেওঁক ক'বা, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, চোৱা পোখা নামেৰে প্ৰখ্যাত পুৰুষ, তেওঁ নিজ ঠাইত বাঢ়িব আৰু জিহুৱাৰ মন্দিৰ সাজিব। পোখা বা গজালি, এইটো জিহুচোৱাৰ নাম নহয়, এইটো আচলতে এটা ভাৱমানীমূলক নাম প্ৰভু যীশুখ্ৰীষ্টৰ। প্ৰভু যীশু এই পৃথিৱীলৈ আহিছিল প্ৰায় 2000 বছৰ আগতে এটি গজালি হিচাপে, শুকান ঠাইত গজি উঠা এটি পোখা হিচাপে। যিচয়া 53:2 পদত এনেদৰে পাওঁ, কিয়নো তেওঁ তেওঁৰ আগত কোমল গজালিৰ দৰে আৰু শুকান মাটিত উৎপন্ন হোৱা শিপাৰ নিচিনাকৈ বাঢ়ি উঠিল। তেওঁৰ ৰূপ কি শোভা নাই, আৰু তেওঁক দেখিলে আমি যেন তেওঁক ভাল পাব পাৰোঁ, এনে সৌন্দৰ্য তেওঁৰ নাই। তেওঁ যে মানুহৰূপে আহিছিল আৰু ৰোমীয়াসকলৰ অধীন হৈ থকা জাতি এটাৰ মাজত জন্ম লৈছিল, সেইটো সঁচাকৈ আচৰিত কথা। তেওঁক যীচয়ৰ গজালি বোলা হৈছে। যীচয় আছিল এজন খেতিয়ক। তেওঁক যীচয়ৰ অৰ্থাৎ খেতিয়কৰ বংশত গজা গজালি বুলি কোৱা হৈছে, কাৰণ প্ৰভু যীশুৱে জন্মগ্ৰহণ কৰাৰ সময়ত দাউদৰ ৰাজবংশ অতি দৰিদ্ৰ অৱস্থা পাইছিলগৈ। প্ৰভু যীশুৱে দুখীয়া পৰিয়ালত, অখ্যাত পৰিয়ালত জন্ম লৈছিল। তেওঁ সঁচাকৈয়ে শুকান ঠাইত গজা গজালিস্বৰূপ আছিল। আমি যদি মৰুভূমিৰ মাজেৰে খোজকাঢ়ি যাওঁ, আমি চাৰিওফালে কেৱল শুকান বালিহে দেখা পাম আৰু মাজে মাজে হয়তো কিছুমান সাগৰ ফেনাৰ গছৰ নিচিনা সৰু সৰু কেকটাছ দেখিব পাৰোঁ। কিন্তু যদি এডাল লহপহকৈ বাঢ়ি অহা গছ দেখোঁ, আমি আচৰিত হ'ম। কিন্তু প্ৰভু যীশু তেনেকুৱাই আছিল, শুকান ঠাইত গজি উঠা সেউজীয়া লহপহীয়া গছ। প্ৰভু যীশু আকৌ আহিব, কিন্তু এইবাৰ তেওঁ আহিব ৰজা হিচাপে, এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তেওঁ নিজ ঠাইত বাঢ়িব আৰু যীহোৱাৰ মন্দিৰ সাজিব। এই কথাখিনি সেই সময়ৰ ইছৰাইলীয়া লোকসকলক উৎসাহ দিবৰ কাৰণে জনোৱা গৈছিল, কাৰণ তেওঁলোকে ধ্বংস হৈ যোৱা মন্দিৰ আকৌ সাজিবলৈ আগবাঢ়িছিল। আমি হগ্গয় ভাৱবাদীৰ পুস্তকত দেখিলোঁ যে এইটো তেওঁলোকৰ দৃষ্টিত সৰু অৱহেলিত ঠাই যেন আছিল, কিন্তু ঈশ্বৰৰ দৃষ্টিত সেইটো আছিল এটা গৃহ। যদিও আচলতে সৰু সৰু কেইবাটাও ঘৰ আছিল, ঈশ্বৰে কিন্তু গোটেইকেইটাক এটা ঘৰ বুলি কৈছিল। বহুতো লোকে কয়, মই ঈশ্বৰৰ বাবে একো কৰিব পৰা নাই, মই অতি নগণ্য মানুহ। জৰুব্বাবিলৰ নেতৃত্বত নতুনকৈ সাজি উলিওৱা মন্দিৰটো দেখাত অতি নগণ্য আছিল, চলোমনে বান্ধি যোৱা মন্দিৰৰ তুলনাত। কিন্তু ঈশ্বৰৰ দৃষ্টিত সেইটো নগণ্য নহয়। ঈশ্বৰেহে কোনো ঠাই, কোনো গৃহ, কোনো কাৰ্যৰ মূল্য নিৰূপণ কৰে। মানুহৰ দৃষ্টিত যিটো নগণ্য, ঈশ্বৰৰ দৃষ্টিত সেইটোৱেই গুৰুত্বপূৰ্ণ হ'ব পাৰে। দেখাত অতি সাধাৰণ কাম যেন হলেও, যদি আমি ঈশ্বৰৰ ইচ্ছা অনুসাৰে কিবা কৰোঁ, সেয়া ঈশ্বৰৰ দৃষ্টিত গুৰুত্বপূৰ্ণ মূল্যৱান কাম। চোৱা, পোখা নামেৰে প্ৰখ্যাত পুৰুষ ঈশ্বৰৰ বাক্যত প্ৰভু যীশুক চাৰি ধৰণে পোখা বুলি কোৱা হৈছে। প্ৰথমতে তেওঁক দাউদৰ গজালি বুলি কোৱা হৈছে। এই কথা আমি পঢ়িবলৈ পাওঁ জিৰিমিয়া পুস্তকৰ 23 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত। যিহুৱাই কৈছে, চোৱা, যি সময়ত এই দাউদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম, এনে কাল আহিছে। তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব, আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব। ইয়াত খ্ৰীষ্টক ৰজা হিচাপে দেখুওৱা হৈছে, দাউদৰ ৰাজবংশৰ গজালি। দ্বিতীয়তে তেওঁক দাস হিচাপেও গজালি বোলা হৈছে। এই বিষয়ে আমি জখৰীয়া পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত ইতিমধ্যে পঢ়ি আহিছোঁ। তেওঁ হৈছে যীহোৱাৰ দাস। তৃতীয়তে ইয়াত তেওঁক পোখা নামেৰে মানুহ বুলি কোৱা হৈছে, অৰ্থাৎ প্ৰভু যীশু মানুহ, তেওঁ মানুহ হিচাপে এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিল। আৰু চতুৰ্থতে তেওঁক যীহোৱাৰ গজালি বুলিও কোৱা হৈছে। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ যিচয়া 4 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত। সেইদিনা ইছৰাইলৰ মাজত যিবিলাকে ৰক্ষা পাব, যীহোৱাৰ পোখা তেওঁবিলাকৰ ভূষণ আৰু প্ৰতাপ হ'ব, আৰু পৃথিৱীৰ উৎপন্ন ফলটি তেওঁবিলাকৰ শোভা আৰু মুকুটস্বৰূপ হ'ব। নতুন নিয়মত শুভবাৰ্তা 4খনতো প্ৰভু যীশুক এনেদৰে চাৰি ধৰণে প্ৰকাশ কৰা হৈছে। মঠিয়ে লিখা শুভবাৰ্তাত তেওঁ হৈছে ৰজা। মাৰ্কে লিখা শুভবাৰ্তাত তেওঁ যীহোৱাৰ দাস। লোকে লিখা শুভবাৰ্তাত তেওঁ সিদ্ধ মানুহ। আৰু জোহনে লিখা শুভবাৰ্তাত তেওঁ যীহোৱাৰ গজালি, ঈশপুত্ৰ, অৰ্থাৎ স্বয়ং ঈশ্বৰ। এৰা, প্ৰভু যীশুৰ এই চাৰিওটা ৰূপ আমাৰ আগত বাইবেলে দাঙি ধৰে। তেওঁ স্বয়ং ঈশ্বৰ হৈও মানুহৰূপে আহিল, যীহোৱাৰ সেৱক হিচাপে মানুহক উদ্ধাৰ কৰিবলৈ, আৰু এদিন তেওঁ আহিব ৰজা হিচাপে শাসন কৰিবলৈ। এনেহেন মহান প্ৰভু যীশুক আপুনি বাৰু ব্যক্তিগতভাৱে চিনি পায়নে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, মই তোমাকে প্রেম করু, পিছলে উভতি না যা, তোমার আগতির নত করি, যদি যাব পারু পথে, দু কষ্ট আহিলে জীবন, পিছলে উভতি না যাও, তোমার আগতির নত করি, যদি
যদি যাব পাৰো তোমাৰ পথে, দুখ কষ্ট আহিলে জীৱন পিছলে উভতি নাযা।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মই তোমাৰ আৰাধনা কৰো, মই তোমাৰ আৰাধনা কৰো, পিছলে উভতি নাযাওঁ, তোমাৰ আগতিৰ নত কৰি যদি যাব পাৰো তোমাৰ পথে, দুখ কষ্ট আহিলে জীৱন পিছলে উভতি নাযাওঁ, তোমাৰ আগতিৰ নত কৰি যদি যাব পাৰো তোমাৰ পথে, দুখ কষ্ট আহিলে যদি যাব পাৰো তোমাৰ পথ।